Good morning. Itu Akashwani Kohima, Pujola Khobol Puriase, Ketu Khom Mere. Union Home Minister Amit Shah Pura Kushi ki left-wing extremism pura itu jagate unuti anibole bon kuri thakise, huile bi itiatu unuti tu huile sob jagate punchiase Narendra Modi laga sarkar nichite. Shri Shah tu kushi ki jun manu khan hatiyar uthabo tai khan ke thik pura sai dibo aru ekta goli tu, goli pura sawal tu dibo. তাই পৰা ইটো কথাটো হ'লে লোকসভা লগা নিচে ৰুল 193 লগা ওপৰ কৈছে যোনটো দেশতে আজাদী দিব লেফ উইং এক্সট্ৰিমিজম লগা হাত পৰা হোম মিনিষ্টাৰ কৈছে কি ৰেড কৰিডৰটো হ'লে বৰোদা প্ৰদেশতে নেক্সালাইজ পৰা বনাই দিছে আৰু কানুনটো খতম কৰি দিছে এফেক্টেড জেগাতে 2014 পিছেদে লেফ উইং এক্সট্ৰিমিজম পৰা দেশকে আজাদী দিব লে মোদী চৰকাৰ লগা কদম খান ওপৰ কৈ কিনা শ্ৰী শ্বাহটো কৈছে কি ছিকিউৰিটি এপাৰেটাছটো মজবুত কৰি দিছে 596-45 পুলিচ ষ্টেচনটো বনাই কিনা তাইৰ পৰা কৈছে কি নাক্সালাইট এফেক্টেড ডিষ্ট্ৰিক্ট খান 126 থাকিছে 2014 তাতে পৰা কম কৰি কিনা দুইটা ডিষ্ট্ৰিক্টহে হৈছে তাইৰ পৰা কৈছে কি নাক্সালিজমটো ছত্তীশগড় লগা বাস্তাৰ জেগাতে খতম হে হৈ যাইছে
बस्तर से नक्सलवाद लगभग लगभग समाप्त। बस्तर के अंदर हर गांव में एक स्कूल बनाने की मुहिम चली। बस्तर के अंदर हर गांव में राशन की दुकान खोलने की मुहिम चली। हर तहसील पंचायत में पीएससी सीएससी बने, इनके आधार कार्ड बने, राशन कार्ड बने, 5 किलो अनाज मिल रहा है। लाल आतंक का परछाई वहां पड़ा था, इसलिए विकास नहीं पहुंचा था। आज परछाई हट गई है और बस्तर विकसित हो रहा है।
শ্ৰী শৰা পৰা পাৰামিলিটাৰী ষ্টেট পুলিচ ফৰ্চেছ আৰু মানুহ খানকে বাধাই দিছে যোনখন দেশতে লেফ উইং এক্সট্ৰিমিজমটো খতম কৰিবলৈ কৰি আছে। আগেতে ডিবেটে লৈ কিনা শিৱসেনা এম পি শ্ৰীকান্ত শিন্দেৰ পৰা নৰেন্দ্ৰ মোদী লগা চকৰ ওপৰত খুচি কৈ দিছে তাতে পৰা পেৰামিলিটাৰী আৰু পুলিচ ফৰ্চেছ খানকে দেশকে নক্সালিজম পৰা আজাদী কৰি দিছে। বাতচিতে ভাগ লৈ কিনা সপ্তগিৰি শংকৰ উলাখা কংগ্ৰেছ পৰা কৈছে কি বেছি কামটো কৰিছে ইউ পি এ চৰকাৰ লগা সময়তে নক্সালিজমটো খতম কৰিবলৈ।
ইউ পি এ কি চৰকাৰ নে নক্সালবাদী খতম কৰণে কে লিয়ে কিয়া 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 থা। হামাৰা এক হি মাল্টি প্ৰংগড পলিচি থা, সিকিউৰিটি দেনা, সিকিউৰিটি ফৰ্চেছ কা ডিপ্লয়মেণ্ট কৰনা, ডেভেলপমেণ্ট কে মুদ্দে পে উঠানা, প্লাস উনকো অধিকার দেনা, আদিবাসীয় কো হম বিকাশ কৰতে থে। কোবরা ইউনিট জো সেন্ট্রাল আর্ম ফোর্সেস কি ইউনিট হ্যায়, ইসকা গঠন ইউ পি এ কে টাইম মে কিয়া গয়া থা, 2008 মে কিয়া গয়া থা।
প্রিন্সিপাল ডিস্ট্রিক্ট এন্ড সেশন কোর্ট কোহিমা পৰা যোৱাকালি একটা 44 সাল মোতাকে 6 মহিনা লগা রিগ্রেস ইম্প্রিজনমেন্ট সেন্টেন্স কৰি দিছে সেক্সুয়াল হারাসমেন্ট লগা কনভিক্ট কৰাৰ পিছতে ইন্ডিয়ান পিনেল কোর্ট আই পি সি লগা সেকশন নিচেতে। কোর্টটো হলে 10,000 টকাটো ফাইন ইম্পোজ কৰি দিছে, ইটো লগতে 2 মহিনাটো কেস অফ ডিফল্ট পৰা ইম্প্রিজনমেন্টটো দিছে। কোর্টটো হলে কৈছে কি অফেন্সটো বেছি সিরিয়াছ আছে আৰু মাকি লগা ডিগনিটিটো নোকচান কৰি কিনা ইটো সামে সেন্টেন্স নাদিয়া আগেতে কথা কৰিছে কিনেকা হাদসাটো কৰিছে। ডিপুটি কমিশনাৰ মগুচুন অজিত কুমাৰ বৰ্মাৰ পৰা যোৱাকালি তেওঁ কৈছে কি ভিলেজ কাউঞ্চিলটো হ'লে চৰকাৰ লগা এটা অথৰাইজ ইনষ্টিটিউচন আছে, তাতে বেছি ডাঙৰ ৰেছপনচিবিলিটি আছে বদলাৱটো আনিবলৈ গাইডেন্স আৰু এৱেৰনেছ পৰা লৈ কিনা। তাইৰ পৰা ছিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন আৰু ইলেক্টৰেল পাৰ্টিচিপেশ্যন কাম কৰ্ডিনেশ্যন মিটিংতে কথা কৰিছে যোৱাকালি লংখুম ভিলেজ কাউঞ্চিলতে ৰাখিছে। আহি থকা লগা 28 করিংডান এসেম্বলি কনস্টিটিউশন বাই ইলেকশন কারণে শ্রী বর্মা তো কৈছে কি ইলেকশনিয়ারিং মেশিনারি তো হইলে সদায় কাউন্সিল লগ কোঅর্ডিনেট করব, তাতে পড়া শান্তি ফ্রি আর ঠিক পড়া ইলেকশন প্রসেস তো লব পারিব। এওয়ারনেস প্রোগ্রাম পিছেতে ডিপুটি কমিশনার আর ডিইও অফিসিয়ালস লগতে বস্তি লগা সব পোলিং স্টেশন তো ইন্সপেক্ট করে দিছে। নাগালেণ্ড ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি এন এছ ডি এম এ টু হোম ডিপাৰ্টমেণ্ট নাগালেণ্ড লগা নিচেতে খবৰদাৰটো কৰি দিছে ছ'চিয়েল মিডিয়াতে মিছা লগা ৱেডাৰ এডভাইজৰী গ্ৰাফিক্ছ ওপৰতে। এটা প্ৰেছ ৰিলিজতে যোৱাকালি এন এছ ডি এম এ পৰা কৈছে কি এটা গ্ৰাফিক টাইটল নাগালেণ্ড ৱেডাৰ এডভাইজৰী March 25-29 বেছি ভাগ কৰি দিছে। এন এছ ডি এম এ লগা ডাটা চলাই কিনা হ'লে বি তাতে ডিষ্ট্ৰিক্ট মেপ খান ঠিক নহয় কিনা ভাগ কৰি আছে। মই খান এটা ৰিপৰ্ট আনি আছে।
ডিএমএ পৰা ক্লেৰিফাইড কৰিছে কি মৌচুম জানকাৰীটো হ'লে গ্ৰাফিকটোৱে দেখাই যোনটো অফিচিয়েল ডাটা পৰা আছে ডিষ্ট্ৰিক্ট মেপিং আৰু ভিজুৱেল খানটো ঠিক নহয় আৰু অফিচিয়েল এছেচমেণ্ট নহ'লে বি কমিউনিকেশ্যন লগত নাজুৰে। এন এছ ডি এম এটো জনাই দিছে কি ইনাগাল লগা মিছা নহ'লে বি আনঅফিচিয়েল ৱেডাৰ ৰিলেটেড কণ্টেণ্টটো চাৰ্কুলেটেড নকৰিবলৈ খবৰদাৰ কৰি দিছে। তাতে মিছ ইনফৰমেশ্যনটো ওলাই যাব আৰু ৰিস্ক প্ৰণ জেগাতে কনফিউশ্যন কৰি দিব আৰু তাতে পাব্লিক ছেফটি প্ৰিপেয়াৰনেছ দিব কৰি দিব। ইটোতে পাব্লিক খানকে অফিচিয়েল এডভাইজাৰিজ আৰু আপডেটছ ইছ্যু কৰা ওপৰত লবলৈ অনুৰোধ কৰি দিছে। যোনটো ভেৰিফাইড কমিউনিকেশ্যন চেনেলছ আৰু গভৰ্ণমেণ্ট অফ নাগালেণ্ড পৰা দিয়াটো লবলৈ কৈছে। কোনো আকাশবাণী নিউজ কহিমা
ঠিক জানকাৰী আৰু ৰিয়েল টাইম এলাৰ্টছ নিমিত্তে এন এছ ডি এম এটো নাগৰিক খানকে ছেফাৰ নাগালেণ্ড এপ চলাবলৈ মন উঠাই দিছে। লোকসভাটো হ'লে ইনচলভেন্সি এণ্ড বেংকৰাপচি কোড এমেণ্ডমেণ্ট বিল 2025 ভোট পৰা যোৱাকালিতে পাছ কৰি দিছে। বিলটো হ'লে ছেলেক্ট কমিটিৰ পৰা কৰি দিছে, ইটোৰ পৰা ইনচলভেন্সি আৰু বেংক ব্যাংক্রাপসি কোড 2016 এমেন্ড করে দিব, তাতে পড়া প্রসিডিউরাল ডিলে আর ইন্টারপ্রিটেশনাল ইস্যুস তো সাই দিব কম্পেনিজ আর মানুষান লাগা ওপরতে। ইটু লগত আজি পুজোর লাগা খবর ইমানতে শেষ করে আছে, শুনি থাকিবি সাম লাগা খবর 7:10 আনি দিব, শুনি থাকিয়া সবকে ভাল দিন হবি।